আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ 406খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ 23,157গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয় যে বৰ্তমান ৰাজ্যৰ চাহ বাগিচাসমূহত 118খন আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদৰ্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে 87খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু 31খন বিদ্যালয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই দ্বিতীয় এডভান্টেজ আছামত দেশী বিদেশী বিনিয়োগকাৰীৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত কয় যে এই শীৰ্ষ সন্মিলনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে 297খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইতিমধ্যে ইয়াৰে 70খন বুজাবুজিৰ চুক্তি কাৰ্যকৰী হৈছে। অহা 3 ডিচেম্বৰত আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টবল কামাণ্ডোৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ADREত উত্তীৰ্ণ প্ৰাৰ্থীসকলকো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক 300 টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া 28 নৱেম্বৰত আৰম্ভ হ'ব। তদুপৰি 12 ডিচেম্বৰৰ পৰা BTRৰ লোকসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ খাৰিজ কৰিছে। উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি পুৱা এই সন্দৰ্ভত ৰায়দান কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ খাৰিজ কৰে। উল্লেখযোগ্য যে পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য আগবঢ়োৱাৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীৰ অগ্ৰিম জামিন আবেদন দ্বিতীয়বাৰৰ বাবে নাকচ কৰিছে। পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ গোচৰক প্ৰত্যাহ্বান জনাই প্ৰাক্তন সঞ্চালকগৰাকীয়ে অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু শুনানিৰ অন্তত ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত মনালিছা গোস্বামীৰ অগ্ৰিম জামিন আবেদনখন খাৰিজ কৰে। পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে ইতিমধ্যে কেইবাজনো পৰ্যটন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাই কালি ৰাজ্যখনৰ বিৰল সম্পদ হিচাপে লণ্ডনৰ পৰা ৰাজ্যখনলৈ প্ৰদৰ্শনৰ বাবে আনিবলগীয়া বৃন্দাবনী বস্ত্ৰ সংগ্ৰহালয় নিৰ্মাণ সন্দৰ্ভত বিশেষ সিদ্ধান্তত অনুমোদন জনায়। এই সম্পদৰ সঠিক সংৰক্ষণ আৰু ৰাজহুৱা প্ৰদৰ্শন সুনিশ্চিত কৰিবলৈ অত্যাধুনিক সংগ্ৰহালয় স্থাপনৰ বাবে খানাপাৰাৰ চৰকাৰী মুগা ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে। জে এছ ডব্লিউ গ্ৰুপৰ সহযোগত নিৰ্মাণ হ'বলগীয়া এই সংগ্ৰহালয়ৰ বাবে পূৰ্বে 1 বিঘা ভূমি আবণ্টন দিয়া হৈছিল যদিও কালি মন্ত্ৰীসভাই এই ভূমিৰ পৰিমাণ 3 বিঘালৈ বৃদ্ধি কৰে। মন্ত্ৰীসভাই কালি গুৱাহাটীৰ দক্ষিণ গাঁওস্থিত অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকৰ সেৱা বৃদ্ধি 2025তো অনুমোদন জনায়। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা 4 ডিচেম্বৰলৈ অনলাইনযোগে প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধ মৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰপত্ৰ পূৰণ কৰা ছাত্ৰ ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ'ব। 4 ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানকে অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।